প্ৰকাশিত বাক্য 19 অধ্যায় বাবিলৰ বিনাশৰ কাৰণে স্বৰ্গত আনন্দ। এইবোৰ ঘটনা ঘটাৰ পাছত মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ বোলে, হালিলুয়া, পৰিত্ৰাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ। তেওঁৰ সকলো সুদবিচাৰ সত্য আৰু ন্যায়। তেওঁ সেই মহাবেশ্যাৰ বিচাৰ কৰিলে। সেই বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰা পৃথিৱী ভ্ৰষ্ট কৰিছিল। যি ৰক্তপাত তাইয়ে বোৱাইছিল, তেওঁ নিজৰ সেই দাসসকলৰ ৰক্তপাতৰ প্ৰতিশোধ ললে আৰু তেওঁলোকে পুনৰাই কলে, হালিলুয়া, আৰু তাইৰ ধোৱা চিৰকাল তাইৰ পৰা উঠি থাকিব। পাছত সেই 24 পৰিচাৰক আৰু 4 জীৱিত প্ৰাণীয়ে সিংহাসনত বহি থকা ঈশ্বৰক দণ্ডৱতে আৰাধনা কৰিলে। তেওঁলোকে কলে, আমেন, হালিলুয়া। তেতিয়া সিংহাসনৰ পৰা আৰু এটা মাত ওলাল বোলে, হে ঈশ্বৰৰ দাসসকল, হে তেওঁৰ ভয়কাৰীসকল, তোমালোক সৰুবৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা। পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘূৰ মেঘ গৰ্জনৰ মাতৰ দৰে এই বাণী শুনিলোঁ, হালিলুয়া, কিয়নো যিজন প্ৰভু আৰু পৰমেশ্বৰ আমাৰ সকলোৰে শাসনকৰ্তাজনে ৰাজত্ব গ্ৰহণ কৰিছে। আহা, আমি অতি আনন্দৰে উল্লাসিত হৈ তেওঁৰ মহিমা স্বীকাৰ কৰোঁ হওক, কিয়নো সেই মেৰ পোৱালীৰ বিবাহ উপস্থিত হ'ল আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে আৰু পৃথিৱীৰ কাৰণে তাইক সন্মতিৰ সৈতে সন্সূতাৰ উজ্জ্বল আৰু শুদ্ধ মিহি কাপোৰ দিয়া হ'ল, কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ ধাৰ্মিকতা স্বৰূপ। পাছত দূতজনে মোক ক'লে, তুমি এই কথা লিখা, মেৰ পোৱালীৰ বিবাহৰ ভোজনলৈ যিসকল নিমন্ত্ৰিত হৈছে তেওঁলোক ধন্য। তেওঁ মোক পুনৰ ক'লে, এইবোৰ ঈশ্বৰৰ সত্য বাক্য। তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলোঁ, কিন্তু তেওঁ মোক ক'লে, সাৱধান, এনে নকৰিবা, মই তোমাৰ সহদাহ আৰু যীশুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাইসকলৰো সহদাহ, ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীশুৰ সাক্ষ্যই ভাৱবাণীৰ আত্মা। ৰাজাধীৰা যীশুৰ জয়যাত্ৰা। তেতিয়া মই স্বৰ্গৰ দ্বাৰ মুকলি কৰা দেখিলোঁ আৰু মই চাওঁতে তাত এটা বগা ঘোঁৰা দেখিলোঁ, তাৰ ওপৰত উঠাজনক বিশ্বাসী আৰু সত্য বোলে। তেওঁ ধাৰ্মিকতাৰে সুদবিচাৰ আৰু যুদ্ধ কৰে। তেওঁৰ চকু অগ্নিশিখা আৰু তেওঁৰ মূৰত অনেক কিৰীতি আছে। তেওঁৰ এটা নাম লিখা আছে, কিন্তু সেই নাম তেওঁৰ বাহিৰে আন কোনেও নাজানে। তেওঁ পিন্ধা বস্ত্ৰ তেজদ্ৰূপ মৰা, তেওঁৰ নাম হ'ল ঈশ্বৰৰ বাক্য। স্বৰ্গীয় সৈন্যসকলে সন সূতাৰ বগা আৰু শুদ্ধ মিহি কাপোৰ পিন্ধি বগা ঘোঁৰাবোৰৰ ওপৰত উঠি তেওঁৰ পাছে পাছে গ'ল। তেওঁ জাতিসকলক আঘাত কৰিবলৈ তেওঁৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলায় আৰু তেওঁ লোহাৰ দণ্ডৰে তেওঁলোকক শাসন কৰিব আৰু সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষৰসৰ পেৰাশাল তেওঁৱেই গচকে। তেওঁৰ বস্ত্ৰত আৰু কৰঙত এই নাম লিখা আছে, ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু। পাছত মই সূৰ্যত থিয় হোৱা এজন দূত দেখিলোঁ। তেওঁ মূৰৰ ওপৰত আকাশত উৰি ফুৰা সকলো পক্ষীক বৰ মাতেৰে ৰিঙিয়াই ক'লে, আহা, তোমালোকে ঈশ্বৰৰ ভোজনৰ বাবে এক লগ হোৱা। তোমালোকে ৰজাসকলৰ মঙহ, সেনাপতিসকলৰ মঙহ, শক্তিমত্তসকলৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবোৰৰ মঙহ, দুয়ো স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলোৰে মঙহ আহি খোৱা। পাছত সেই পহু আৰু পৃথিৱীৰ ৰজাসকল আৰু তেওঁলোকৰ সৈন্যবোৰকো গোট খোৱা দেখিলোঁ। তেওঁলোকে সেই ঘোঁৰাত উঠাজনৰ লগত তেওঁৰ সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল। তেতিয়া পহু আৰু তাৰে সৈতে যি ভাৰী কোৱা ভাওবাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্বাৰাই সেই পহুৰ চাপ মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল। সেই দুয়োকো বন্দী কৰা হ'ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰুবৰত জীয়াই জীয়াই দুয়োকো পেলোৱা হ'ল আৰু অৱশিষ্টসকলক সেই ঘোঁৰাত উঠাজনৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰাই বধ কৰা হ'ল আৰু সকলো চৰাইবোৰ সিহঁতৰ মঙহেৰে তৃপ্ত হ'ল।